জোহনৰ প্ৰথম পত্ৰ অধ্যায় এক। আদিৰে পৰা যি আছিল, আমি যি শুনিলোঁ, যি নিজ চকুৰে দেখিলোঁ, যিহক চালোঁ আৰু নিজ হাতেৰেও চুলোঁ, অৰ্থাৎ জীৱনৰ বাক্যৰ বিষয়ে সেই জীৱন প্ৰকাশিত হ'ল আৰু আমি দেখিলোঁ আৰু সাক্ষ্য দিছোঁ। আৰু সেই যে জীৱন পিতৃৰ লগত আছিল আৰু আমাৰ আগত প্ৰকাশিত হ'ল, সেই অনন্ত জীৱনৰ সম্বাদ তোমালোকক দিছোঁ, যি আমি দেখিলোঁ আৰু শুনিলোঁ। তাৰেই সম্বাদ আমাৰ সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা, সেই পিতৃ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টে সৈতে সহভাগিতা, আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ, সেই এই ঈশ্বৰ পোহৰ আৰু আন্ধাৰ, তেওঁত এফেৰিও নাই, তেওঁৰে সৈতে আমাৰ সহভাগিতা আছে। ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকে আমিও যদি পোহৰতে ফুৰোঁ, তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। আমি পাপ কৰা নাই বুলি যদি কওঁ, তেন্তে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। প্ৰথম জোহন অধ্যায় দুই। হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদি পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে, আৰু তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰ। আৰু আমি যদি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেন্তে তাৰ দ্বাৰাই আমি জানো যে তেওঁক জানিলোঁ, মই তেওঁক জানিলোঁ। ইয়াকে বুলি যিকোনোৱে তেওঁৰ আজ্ঞাবোৰ পালন নকৰে, তেওঁ মিছলীয়া আৰু তেওঁৰ অন্তৰত সত্য নাই। কিন্তু যিজনে তেওঁৰ বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেমস্বৰূপেই সিদ্ধ হয়, তাৰ দ্বাৰাই আমি জানো যে তেওঁত আমি আছোঁ, মই তেওঁত থাকোঁ। এইবুলি যিকোনে কয়, তেওঁ যেনে আচৰণ কৰিলে তেওঁ তেনে আচৰণ কৰা উচিত। হেই প্ৰিয়বিলাক, মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখিছোঁ এনে নহয়, কিন্তু আদিৰে পৰা তোমালোকে যি পালা এনে পুৰণি আজ্ঞা লিখিছোঁ। তোমালোকে যি বাক্য শুনিলা, সেয়ে সেই পুৰণি আজ্ঞা। আকৌ মই তোমালোকলৈ নতুন আজ্ঞা লিখিছোঁ, এই কথা তেওঁত আৰু তোমালোকত উভয়তে সত্য হয়, কিয়নো আন্ধাৰ গুচি যাব লাগিছে আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হৈ আহিছে। মই পোহৰতে আছোঁ, এইবুলি যিকোনে নিজ ভাইক ঘীন কৰে, তেওঁ এতিয়ালৈকে আন্ধাৰতে আছে। যিকোনোৱে নিজ ভাইক প্ৰেম কৰে, তেওঁ পোহৰতে থাকে আৰু তেওঁৰ অন্তৰত বিঘ্নজনৰ একো নাই। কিন্তু যিকোনোৱে নিজ ভাইক ঘীন কৰে, তেওঁ এন্ধাৰতে আছে, আন্ধাৰতে ফুৰে আৰু কলৈ যায় তাক নাজানে, কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে। হে বোপাহঁত, তেওঁৰ নামৰ গুণে তোমালোকৰ পাপ ক্ষমা কৰা হ'ল, এইকাৰণে মই তোমালোকলৈ লিখিছোঁ। হে পিতৃবিলাক, যিজনা আদিৰে পৰা আছে তেওঁক তোমালোকে জানিলা, এইকাৰণে তোমালোকলৈ লিখিছোঁ। হে ডেকাবিলাক, তোমালোকে পাপ আত্মাক জয় কৰিলা, এইকাৰণে তোমালোকলৈ লিখিছোঁ। হে শিশুবিলাক, তোমালোকে পিতৃক জানিলা, এইকাৰণে তোমালোকলৈ লিখি। হে পিতৃবিলাক, যিজনা আদিৰে পৰা আছে তেওঁক তোমালোকে জানিলা, এইকাৰণে তোমালোকলৈ লিখিলোঁ। হে ডেকাবিলাক, তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে, আৰু তোমালোকে পাপ আত্মাক জয় কৰিলা, এইকাৰণে তোমালোকলৈ লিখিলোঁ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিলা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছিল, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈ থাকে। সেই শিশুবিলাক শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল। কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ'লে আমাৰ লগত থাকিলহেঁতেন, কিন্তু তেওঁবিলাক প্ৰকাশিত হ'বলৈ, অৰ্থাৎ তেওঁবিলাক সকলোৱেই যে আমাৰ সম্বন্ধীয় নহয়, এই প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল। তোমালোকে হ'লে পবিত্ৰজনাৰ পৰা অভিষেক পাই তাতে তোমালোকে সকলোকে জানা। তোমালোকে সত্যকে নাজানা বুলি যে মই তোমালোকলৈ লিখিলোঁ এনে নহয়, কিন্তু তোমালোকে তাক জনাৰ কাৰণে আৰু কোনো মিছা যে সত্যৰ পৰা উৎপন্ন নহয় তাৰ কাৰণেহে লিখিলোঁ। যীশু যে সেই অভিষিক্তজনা, ইয়াক যিজনে অস্বীকাৰ কৰে তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? সেইজনেই খ্ৰীষ্টাৰী, তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে। যিজনে পুত্ৰক অস্বীকাৰ কৰে তেওঁ পিতৃকো পোৱা নাই, কিন্তু যিজনে পুত্ৰক স্বীকাৰ কৰে তেওঁ পিতৃকো পায়। তোমালোকে আদিৰে পৰা যি শুনিলা সেয়ে তোমালোকৰ অন্তৰত থাকক। সেই আদিৰে পৰা শুনা কথা তোমালোকৰ অন্তৰত যদি থাকে, তেন্তে তোমালোকো পুত্ৰত আৰু পিতৃটো থাকিবা। এই তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা, অৰ্থাৎ অনন্ত জীৱন। যিবিলাকে তোমালোকক ভুলায় তেওঁবিলাকৰ বিষয়ে মই এইবোৰ কথা লিখিলোঁ। তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা সেয়ে তোমালোকৰ অন্তৰত থকা। কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে তোমালোকৰ এনে প্ৰয়োজন নাই, কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে, আৰু সেই যেনেকৈ সত্য মিছা নহয়, আৰু সেই যেনেকৈ তোমালোকক শিক্ষা দিলে তেনেকৈ তোমালোক তেওঁতে থাকা। আৰু এতিয়া এই ভূপাহত যাতে তেওঁ প্ৰকাশিত হ'লে আমি হাঁহিয়াল হ'ম আৰু তেওঁৰ আগমনৰ কালত তেওঁৰ পৰা লজ্জিত নহ'ম, তাৰ কাৰণে তেওঁতেই থাকে। তেওঁ ধাৰ্মিক, ইয়াকে যদি জানা তেন্তে যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যে তেওঁৰ পৰা জন্ম পোৱা হয় তাকো তোমালোকে জানা। প্ৰথম যোহন অধ্যায় তিনি। চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেমদান কৰিলে, আৰু আমি সন্তান হৈও এইকাৰণে জগতে আমাক নাজানে কাৰণ তেওঁক নাজানিলে। এই প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেই এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো। কিন্তু তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম, আৰু তেওঁৰ ওপৰত যিকোনো সেই আশা আছে তেওঁ যেন সুচি, তেওঁ তেনেকৈয়ে নিজকে সুচি কৰে। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু পাপেই বিধান লংঘন। আৰু তোমালোকে জানা যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল, আৰু তেওঁত কোনো পাপ নাই। যিকোনো তেওঁ থাকে তেওঁ পাপ নকৰে। যিকোনোৱে পাপ কৰে তেওঁক দেখা নাই আৰু জনাও নাই। হে বোপাহঁত, তোমালোকক ভুলাবলৈ কাকো নিদিবা। যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যেনে ধাৰ্মিক, তেওঁ তেনে ধাৰ্মিক হয়। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ চৈতানৰ, কিয়নো চৈতানে আদিৰে পৰা পাপ কৰি আছে। চৈতানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হয়। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে, আৰু তেওঁ পাপ কৰিব নোৱাৰে কাৰণ ঈশ্বৰৰ পৰা তেওঁ জন্ম হয়। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু চৈতানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমালোকে আদিৰে পৰা শুনা বাৰ্তা এই। কইনে যেনেকৈ পাপ আত্মান পৰা হৈ নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচি। পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁ নিজৰ কৰ্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম ধৰ্মময় আছিল। হে ভাইবিলাক, জগতে যদি তোমালোকক ঘীণ কৰে তেন্তে তাত বিস্ময় নামানিবা। আমি ভাইবিলাকক প্ৰেম কৰাৰ কাৰণে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো, ইয়াকে জানো। যিকোনোৱে প্ৰেম নকৰে তেওঁ মৃত্যুত থাকে, যিকোনোৱে নিজ ভাইক ঘীণ কৰে তেওঁ নৰবোধী, আৰু কোনো নৰবোধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা। তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালো, আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখি যদি তেওঁৰ পৰা নিজ স্নেহ আটক কৰে তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে? হে বোপাহঁত, আহা, আমি কেৱল বাক্যৰে বা জীৱাৰে নহয় কৰ্ম আৰু সত্যৰে প্ৰেম কৰোঁ হওঁ। ইয়াৰ দ্বাৰাই আমি জানিম যে আমি সত্যৰ পৰা হওঁ, আৰু যিকোনো কথাত আমাৰ হৃদয়ে আমাক দোষী কৰে সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰোঁ, কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান আৰু তেওঁ সকলোকে জানে। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে, আৰু আমি যিহকে যাচনা কৰোঁ তাকেই আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক তাকে কৰোঁ। তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে যেন আমি পৰস্পৰে প্ৰেম কৰোঁ, এই তেওঁৰ আজ্ঞা। আৰু যিজনে তেওঁৰ আজ্ঞাবোৰ পালন কৰে তেওঁ তেওঁত থাকে আৰু তেওঁ তেওঁত থাকে, আৰু তেওঁ যে আমাক থাকে ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানো। প্ৰথম জোহন অধ্যায় 4। হে প্ৰিয়বিলাক, তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা, কিন্তু সেইবিলাক ঈশ্বৰৰ হয়নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা। কাৰণ অনেক ভাৰী কোৱা ভাৱবাদী জগতত ওলা, তোমালোকে ঈশ্বৰৰ আত্মাত ইয়াকে জানিব পাৰা, যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো আত্মা ঈশ্বৰৰ, আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয়, আৰু সেই খ্ৰীষ্টাৰীৰ আত্মা। সেই যে আহিছে তাক তোমালোকে শুনিলা, আৰু বাস্তৱিক সেই এতিয়া জগতত উপস্থিত আছে। হে বোপাহঁত, তোমালোক হলে ঈশ্বৰৰ, আৰু তোমালোকে সেইবিলাকক জয় কৰিলা, কিয়নো জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান। সেইবিলাক জগতত, এইকাৰণে জগতৰ কথাকেহে কয় আৰু জগতেও সেইবিলাকৰ কথা শুনে। আমি হলে ঈশ্বৰৰ, যিজনে ঈশ্বৰক জানে তেওঁ আমাৰ কথা শুনে, যিজন ঈশ্বৰৰ নহয় তেওঁ আমাৰ কথা নুশুনে। ইয়াৰ দ্বাৰা আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ। হে প্ৰিয়বিলাক, আহা, আমি পৰস্পৰে প্ৰেম কৰোঁ হওক, কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়, আৰু যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে। যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম। ঈশ্বৰৰ একজাত পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে তেওঁক জগতলৈ পঠালে, ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে। হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে তেন্তে আমিও পৰস্পৰে প্ৰেম কৰা উচিত। ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই, আমি যদি পৰস্পৰে প্ৰেম কৰোঁ তেন্তে ঈশ্বৰ আমাত থাকে আৰু তেওঁৰ প্ৰেম আমাক সিদ্ধ হয়, আৰু তেওঁ আমাক নিজ আত্মাৰ অংশদান কৰাত তেওঁ যে আমাত থাকে আৰু আমিও যে তেওঁত থাকোঁ ইয়াকে জানো। আৰু জগতৰ ত্ৰাণকৰ্তা হবলৈ পিতৃয়ে যে পুত্ৰক পঠাই দিলে ইয়াকে দেখি আমি সাক্ষ্য দিছোঁ। যীশু যে ঈশ্বৰৰ পুত্ৰ, ইয়াক যিজনে স্বীকাৰ কৰে ঈশ্বৰ তেওঁত থাকে আৰু তেওঁ ঈশ্বৰত থাকে। আমালৈ ঈশ্বৰৰ যি প্ৰেম আছে তাক আমি জানিলোঁ আৰু বিশ্বাস কৰিলোঁ। ঈশ্বৰ প্ৰেম, আৰু যিজন প্ৰেমত থাকে তেওঁ ঈশ্বৰত থাকে, ঈশ্বৰ তেওঁত থাকে। ইয়াতে শোধ বিচাৰৰ দিনা আমি হাঁহিয়াল হ'বলৈ প্ৰেম আমাৰ সৈতে সিদ্ধ হয়, কিয়নো তেওঁ যেনেকুৱা আমিও এই জগতত তেনেকুৱাই আছো। প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে, কিয়নো ভয় দ্বন্দ্বযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। তেওঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ। মই ঈশ্বৰক প্ৰেম কৰোঁ, ইয়াকে বুলি কোনোৱে যদি নিজ ভাই ক্ষীণ কৰে তেন্তে তেওঁ মিছলি, কিয়নো যি ভাইক তেওঁ দেখিলে তেওঁক যদি প্ৰেম নকৰে তেন্তে যিজনক দেখা নাই তেনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। যিজনে ঈশ্বৰক প্ৰেম কৰে তেওঁ আপোন ভাইকো প্ৰেম কৰক, এই আজ্ঞা আমি তেওঁৰ পৰা পালো। প্ৰথম জোহন অধ্যায় পাঁচ। যীশু যে সেই অভিষিক্তজনে ইয়াক যিকোনোৱে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিকোনোৱে জন্ম দিওঁতাক প্ৰেম কৰে তেওঁৰ পৰা জন্ম পোৱাজনকো প্ৰেম কৰে। আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ তেতিয়াই ঈশ্বৰৰ সন্তানবিলাকক যে প্ৰেম কৰোঁ ইয়াকে জানো, কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এই, আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়, কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয় সেয়ে আমাৰ বিশ্বাস। যীশু যে ঈশ্বৰৰ পুত্ৰ হয় ইয়াক যিজনে বিশ্বাস কৰে তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন? জল আৰু তেজেদি অহা জনা তেওঁ অৰ্থাৎ যীশুখ্ৰীষ্ট। কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ এই উভয়ৰে, আৰু আত্মা সাক্ষ্য দিওঁতা, কাৰণ আত্মাই সেই সত্য, কিয়নো আত্মা জল আৰু তেজ এই তিনিয়েই সাক্ষ্য দিছে, আৰু এই তিনিওৰো সাক্ষ্য এক। আমি যদি মানুহবিলাকৰ সাক্ষ্য গ্ৰাহ্য কৰোঁ তেন্তে ঈশ্বৰৰ সাক্ষ্য তাতোকৈ শ্ৰেষ্ঠ, কিয়নো এই ঈশ্বৰৰ সাক্ষ্য যে তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে, যিজনে ঈশ্বৰত বিশ্বাস নকৰে তেওঁক মিছলীয়া পাতে, কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে তেওঁ তাত বিশ্বাস নকৰিলে, আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁ পুত্ৰত আছে। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা, সেইকাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলোঁ। আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে, আৰু আমি যিকোনো যাচনা কৰোঁ আমাৰ সেই যাচনা তেওঁ শুনে। ইয়াকে যদি জানো তেন্তে তেওঁ যি যি যাচনা কৰিলোঁ সেই সকলোকে পালোঁ বুলি আমি জানো। কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে তেন্তে তেওঁ যাচনা কৰিব, আৰু তেওঁক অৰ্থাৎ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই, তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ। সকলো অধৰ্মই পাপ, আৰু মৃত্যুজনক নোহোৱা পাপো আছে। আমি জানো যে যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ নকৰে, কিন্তু ঈশ্বৰৰ পৰা জন্ম পোৱা জনাই নিজকে ৰাখে আৰু পাপাত্মাই তেওঁক স্পৰ্শ নকৰে। আমি জানো যে আমি ঈশ্বৰৰ পৰা হওঁ আৰু গোটেই জগত পাপাত্মাৰ অধীনত থাকে। আমি আৰু জানো যে ঈশ্বৰৰ পুত্ৰ আহি আৰু যিহৰ দ্বাৰাই আমি সেই সত্যজনাক জানিছোঁ এনে চিত্ত আমাক দিয়ে, আৰু আমি সেই সত্যজনাক তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টত আছো। তেওঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে বোপাহঁত, দেৱমূৰ্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।